প্ৰিয় শ্ৰোতা, আপোনাক স্বাগতম জনাইছোঁ আমাৰ নতুন অনুষ্ঠান সাৰথিলৈ। প্ৰাকৃতিক দুৰ্যোগ সম্পৰ্কে জনসাধাৰণৰ মাজত সজাগতা সৃষ্টি কৰিবলৈ অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ ডক্টৰ অনামিকা ৰয় সোৱৰণী ন্যাস আৰু ৰেডিঅ' জ্ঞান তৰংগৰ সহযোগত অনুষ্ঠানটি প্ৰস্তুত কৰা হৈছে।
ভূমিকম্প। প্ৰিয় শ্ৰোতা, পৃথিৱীৰ ভূমিকম্প প্ৰৱণ অঞ্চলসমূহৰ ভিতৰত অসম তথা উত্তৰ পূৰ্বাঞ্চল অন্যতম। যিকোনো মুহূৰ্তত বিধ্বংসী ভূমিকম্পে উত্তৰ পূৰ্বাঞ্চলত ধ্বংসলীলাৰ সৃষ্টি কৰিব পাৰে। ভাৰতৰ যিকেইটা অঞ্চল ভূমিকম্প প্ৰৱণ, সেইকেইটা অঞ্চলক কেইবাটাও মণ্ডলত বিভক্ত কৰা হৈছে। এই মণ্ডলসমূহৰ ভিতৰত সবাতোতকৈ বিপজ্জনক মণ্ডল হিচাপে চিহ্নিত হোৱা পঞ্চম মণ্ডলত আছে অসম। 1950 চনত অসমত সংঘটিত বৰ ভূমিকম্পৰ কথা নিশ্চয় বহু লোকৰ জ্ঞাত। পিছে ইয়াৰ বহু বছৰ পূৰ্বে অৰ্থাৎ 1897 চনৰ 12 জুনত অঞ্চলটোক আন এক ভয়াৱহ ভূমিকম্পই জোকাৰি গৈছিল। পৰৱৰ্তী সময়ছোৱাত গুৱাহাটী তথা উত্তৰ পূৰ্বাঞ্চলত সঘনাই পাতলীয়া ভূমিকম্পই জোকাৰি যোৱা ঘটনা নতুন নহয়। গতিকে প্ৰাকৃতিক দুৰ্যোগৰ সময়ত হোৱা ক্ষয় ক্ষতিৰ পৰিমাণ হ্ৰাস কৰিবলৈ হ'লে আমি সজাগ আৰু সচেতন হ'ব লাগিব। তাৰ বাবে আমি কিছুমান বিশেষ কথাত গুৰুত্ব দিয়াটো খুবেই দৰকাৰ। ভূমিকম্পৰ সময়ত কি কৰিব লাগে বা কি কৰিব নালাগে তাৰ গম ল'বলৈ আমি কাক চাপিছিলোঁ? দুগৰাকী সাধাৰণ ব্যক্তিৰ ওচৰত। তেওঁলোকেনো কি ক'লে শুনো আহকচোন।
প্ৰিয় শ্ৰোতা, ভূমিকম্প সম্পৰ্কে আমাৰ জনসাধাৰণে কিমান জ্ঞাত সেই বিষয়ে জানিবলৈ আমি কাক চাপিছিলোঁ সমাজৰ কেইজনমান ব্যক্তিৰ কাষলৈ। এই মুহূৰ্তত মোৰ লগত আছে তিনিগৰাকীমান ব্যক্তি। মোৰ লগত আছে অখিল নাথ। নাথ, আপোনাক মই এটা প্ৰশ্ন সুধিব বিচাৰিছোঁ যে ভূমিকম্প আহিলে আপুনি কি কৰে?
নমস্কাৰ। ভূমিকম্প আহিলে সাধাৰণতে সাধাৰণ মানুহে, আমি জেনেৰেল প্ৰত্যেক মানুহে এটা আতংকিত হওঁ। তাৰপিছত কিছুমানে হয়তো খৰধৰ কৰি ঘৰৰ বাহিৰ ওলাব খোজে, কিন্তু তেনেকুৱা কৰিব নালাগে। সাধাৰণতে ভূমিকম্প হ'লে আমি নিজেই খুব, যদি কম আহে ৰুমতেই সাৱধানতে থাকিব লাগে। তাৰপিছত অলপ বেছি আহিলে আমি পাৰিলে বিছনাৰ তল বা ভাল মজবুত টেবুলৰ তলত নিজকে মানে বচাব লাগে, যাতে মূৰত পৰি বা কিবা আলমাৰি এইবিলাক পৰি আমাৰ কোনো বিপদ ঘটাব নোৱাৰে। আৰু সেইকাৰণে আতংকিত নহয়, ঘৰৰ ভিতৰতে থাকিব লাগে। আৰু যেতিয়া ভূমিকম্প কমি যায় তেতিয়া ঘৰৰ বাহিৰ ওলাব লাগে।
নাথ, যিকোনো প্ৰাকৃতিক দুৰ্যোগৰ সময়ত সহায়ক হোৱাকৈ আপাতকালীন টোপোলা বা ইংৰাজীত যদি আমি কওঁ ইমাৰ্জেঞ্চি কিট এটা ৰখাটো খুবেই দৰকাৰ। এতিয়া এই আপাতকালীন টোপোলা বা ইমাৰ্জেঞ্চি কিট সম্পৰ্কে আপুনি বাৰু জ্ঞাতনে?
হয় হয় হয়, মই বিভিন্ন ৰেডিঅ' বা নিউজ পেপাৰৰ যোগেদি আগতে পাইছোঁ, আৰু কিছুমান সজাগতা এক্সিবিশ্যনবিলাকতো মই কিছুমান কাৰ্ড পাইছোঁ, লিফলেট পাইছোঁ, যে আপাতকালীন টোপোলা হিচাপে আমি নিজৰ মোবাইল ছেটটো ৰাখিব, হেণ্ডছেটটো ৰাখিব লাগে, লগত পানীৰ বটল বা আপোনাৰ এটা টৰ্চ লাইট ৰাখিব লাগে, আৰু তেনেকুৱা ডেটল বা যেনেকুৱা খুন হ'ব পৰা যিকোনো আমাৰ বিপদ হ'ব পৰা বস্তুবিলাক আমি তেনে গোটাই পাওঁ, তেনেকুৱা বস্তু ৰাখিব লাগে। তেতিয়াহ'লে আমাৰ বিপদ হ'লে তেতিয়া আমি মানে বাচিব পাৰোঁ আৰু কিছুমান দিশত আমি সকাহ পাওঁ।
হয়, এই মোৰ লগত আছে আন এগৰাকী ব্যক্তি। দাদা, আপোনাৰ নামটো জনাব।
মোৰ নাম পাৰ্থ বৰদলৈ।
পাৰ্থ বৰদলৈ, আপোনাক যদি মই এটা প্ৰশ্ন সোধোঁ যে ভূমিকম্প আহিলে আপুনি কি কৰে?
হয়, ভূমিকম্প যেতিয়া আহিলে নিশ্চয় অকণমানটো খৰধৰটো লাগে, হেৰি লাগে, হোৱা ধৰা হেৰি হয়। তথাপিও আমি তেনেকৈ হোৱা ধৰা কৰিব নালাগে, নিজক ধৈৰ্য ধৰি আমাৰ ধৰক মোৰ বাচ্চা আছে দুটা, গতিকে তেওঁলোকক আমি গোটাই মেলি লৈ আমি ধৰক ঘৰৰ এনেকুৱা জেগাত কৰ্ণাৰত যাব লাগে, কৰ্ণাৰত যাতে ধৰক আজি ভূমিকম্প হৈ আছে, খিলি আছে, গড্ৰেজটো পৰি গ'ল বা তেনেকুৱা, বা ফেনখনে কিবা এটা হ'ল বা কিবা এটা আমি সজাই থৈছিলোঁ কিবা বা ৱালখনে, আমি সেইকাৰণে কৰ্ণাৰত গৈ ৰৈ দিওঁ, যাতে ছেফটি চাই লওঁ, যাতে কিবা এটা যদি ভাগিও যায় বা কিবা এটা হয় আমি বাচিব পাৰোঁ। গতিকে সেইখিনিও আমি হোৱা ধৰা লগাব লাগে। আৰু যদি মই নিশ্চয় মই ফ্লেটত থাকোঁ, গতিকে যদি তললৈ নামি আহিবলগীয়াও হয় কিন্তু কেতিয়াও আমি লিফ্টে ব্যৱহাৰ নকৰোঁ, আমি চিৰিয়েদি আহিব বিচাৰোঁ। চিৰিয়েদি আহি পেলাই আমি তলত আহি পেলাই মুকলি জেগালৈ আমি আহিব পাৰোঁ। আৰু আজিকালি ধৰক মুকলি জেগা আহিলেও নহ'ব, কাৰণ ওচৰে পাঁজৰে ধৰক ফ্লেটৰ গোটেইখিনি চবফালে সোঁফালে বাওঁফালে চবফালে ফ্লেটেই থাকে। গতিকে আমি এনেকুৱা জেগাৰ কিছুমান ছিলেক্ট কৰিব লাগিব যাতে যে এনেকুৱাও চাব লাগিব যাতে আমি মুকলি জেগা ফ্লেটৰ পৰা নামি আহিলোঁ কিন্তু নামি আহিলেও কিন্তু ধৰক চাপ'জ ফ্লেটটো ভাগি গ'ল, গতিকে ভাগি সেই সময়ত আমি কি কৰিম? তাৰপিছত ধৰক ইলেক্ট্ৰিক লাইনবিলাক থাকে, হয়নে? ইলেক্ট্ৰিক লাইনবিলাক সেইবিলাকৰ যাতে ঘৰটো বা কিবা এটা ভগৱানে নকৰক তেনেকুৱা যদি হৈ যায় চিটুৱেশ্যন গুৱাহাটীত আমাৰ, আৰু তেতিয়া যদি আমি সেইবিলাকৰখিনিও আমি মন কৰিব লাগিব যাতে যে আমি এনেকুৱা জেগাত যদি আমি ওলাই আহোঁ এনেকুৱা জেগাত থিয় হ'ব লাগিব মুকলি যাতে সেইখিনিৰ পৰা আমি বাচিব পাৰোঁ। আৰু কেতিয়াও মানুহ নাৰ্ভাছ হ'ব নালাগে, সদায় ধৈৰ্য ধৰিব লাগে। আৰু ধৈৰ্য ধৰিলেই ধৰক আমি যিকোনো এটাৰ যেনেকুৱা ধৰক প্ৰব্লেম হওক আমি ছল্ভ কৰিবলৈ আমি এটা এটা ভিতৰৰ ফালৰ পৰা এটা হেৰি পাওঁ, মানে শক্তি এটা আহে মানে পায়। আৰু যদি আপুনি যদি খুব নাৰ্ভাছ হৈ যায় তেতিয়াহ'লে আপোনাৰ ধৰক আপুনি বস্তুটো সেইটো জানে যে বিপদৰ সময়ত বা ভূমিকম্প আহিলে বা কিবা এটা হ'লে এইখিনি এনেকুৱা 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 কৰিব লাগে, কিন্তু আপুনি যদি খুব নাৰ্ভাছ হৈ যায় তেতিয়া সেইখিনি মানে চব খেলিমেলি হৈ যায়, সেইসময়ত আপোনাৰ কোনো একো হেৰি নহয়। গতিকে মই এইটোৱে ক'ব বিচাৰিছোঁ যে যেনেকৈ ভূমিকম্প আহে এইটো নেচাৰেল বস্তু আহিব, বা যেনেকৈ আমাৰ ভূমিকম্প জোনেই আমাৰ গুৱাহাটীখন বা অসমখন, গতিকে আমি কেতিয়াও মানে ধৈৰ্য হেৰুৱাব নালাগে। আৰু যিখিনি ধৈৰ্য ধৰি আমি মানে তাক কেনেকৈ আমি টেকেল কৰিব পাৰোঁ, কেনেকৈ তাৰ পৰা আমি ওলাই আহিব পাৰোঁ, সেইখিনি আমি কৰিব লাগে।
হয়, এতিয়া প্ৰাকৃতিক দুৰ্যোগৰ সহায়ক হোৱাকৈ আপুনি জৰুৰী সেৱাৰ নম্বৰবোৰ সংগ্ৰহ কৰেনে, যেনে আৰক্ষী থানা, এম্বুলেঞ্চ সেৱা, অগ্নি নিৰ্বাপক সেৱা ইত্যাদি?
হয় হয়, মই মোবাইলত এইটো ছেভ কৰি ৰাখিছোঁ। আৰু এনেকৈ ধৰক মোৰ বাচ্চাকেইটা বা মই আমি চবেই এইকেইটা নম্বৰ ধৰক পুলিচৰ ইমাৰ্জেঞ্চি কাৰণে পুলিচৰ নম্বৰ বা এম্বুলেঞ্চ নম্বৰ এই নম্বৰ এইখিনি তাহাঁতক মুখস্থ সৰুৰ পৰাই মই তাহাঁতক ডেটো দি দিছোঁ যে এইখিনিখিনি হয় দৰকাৰ হ'লে ফটকৈ কিবা এটা প্ৰব্লেম হৈ গ'লে 100 ডাইল কৰিব, বা 108 মাতিলে কেনেকৈ মাতিব লাগিব, ফায়াৰ কি কৰিব মাতিব লাগিব, সেই বস্তুখিনি তাহাঁতক দি থৈছোঁ এইখিনি।
অঁ, ধন্যবাদ দেই,
থেংক ইউ।
প্ৰিয় শ্ৰোতা, যিকোনো প্ৰাকৃতিক দুৰ্যোগৰ সময়ত আপাতকালীন টোপোলা এটি ৰখাটো খুবেই দৰকাৰ। আপাতকালীন টোপোলা বা ইংৰাজীত ইমাৰ্জেঞ্চি কিট, এই টোপোলাটোতনো কি কি থাকিব লাগে সেই বিষয়ে দুআষাৰ জনাব বিচাৰিছোঁ। খোৱা পানীৰ বটল যদি সম্ভৱ হয় প্ৰতিগৰাকী ব্যক্তিৰ বাবে 4 লিটাৰ পানী, কিন্তু এটা কথা মন কৰিব লাগিব যে পানীৰ বটলত থকা পানীখিনি প্ৰতি 3 দিনৰ মূৰে মূৰে সলনি কৰি থাকিব লাগিব। শুকান খাদ্য যেনে বিস্কুট, চিৰা, কোমল চাউল ইত্যাদি সেই আপাতকালীন টোপোলাটোত আপুনি ৰখাটো খুবেই দৰকাৰ। এটা ৰেডিঅ', এটা হুইচেল, এটা টৰ্চ লাইট অতিৰিক্ত বেটাৰীৰ সৈতে, লগতে টুথব্ৰাছ, টুথপেষ্ট, চাবোন, টয়লেট পেপাৰ ইত্যাদিও ৰাখিব লাগে। প্ৰাথমিক চিকিৎসাৰ বাবে দৰকাৰ হোৱা প্ৰয়োজনীয় সামগ্ৰী যেনে ডেটল, কপাহ ইত্যাদি। পানী নষ্ট কৰিব নোৱাৰা এটা বাকচ বা বেগত জন্মৰ প্ৰমাণপত্ৰ, পাছপোৰ্ট, মাটি আৰু সম্পত্তিৰ নথিপত্ৰ, জীৱন বীমাৰ কাগজ ইত্যাদি ভৰাই ৰাখিব লাগে। এযোৰ কাপোৰ, কম্বল বা শুবলৈ ব্যৱহাৰ কৰিব পৰা এযোৰ গৰম কাপোৰ লগত ৰখাটো দৰকাৰ। অন্ততঃ 2টা পানী খোৱা গিলাচ, আকৌ বিশেষভাৱে সক্ষম ব্যক্তিসকলে ব্যৱহাৰ কৰা আহিলা পাতিবোৰ, সেয়া তেনেধৰণৰ সময়ত অৰ্থাৎ প্ৰাকৃতিক দুৰ্যোগৰ সময়ত সহজে পোৱাকৈ লগত ৰাখিব লাগে। ইয়াৰ উপৰি ঔষধ, অৰ্থাৎ যিসকল ব্যক্তিয়ে প্ৰতিদিনেই উচ্চ ৰক্তচাপৰ বাবেই হওক বা মধুমেহ ৰোগৰ বাবেই হওক ঔষধ সেৱন কৰে, তেনেধৰণৰ ব্যক্তিসকলে সহজে পোৱাকৈ ঔষধ সংগ্ৰহ কৰিব লাগে। অৰ্থাৎ আপাতকালীন টোপোলাটিত মই উল্লেখ কৰা এনেধৰণৰ সামগ্ৰীবোৰ যদি আপুনি সংগ্ৰহ কৰি ৰাখে তেতিয়া প্ৰাকৃতিক দুৰ্যোগৰ পৰৱৰ্তী সময়ত এই সা সামগ্ৰীবোৰে আপোনাক যথেষ্ট সহায় কৰিব। গতিকে আপাতকালীন টোপোলা সাজু কৰি ৰাখিবলৈ একেবাৰেই নাপাহৰিব। প্ৰিয় শ্ৰোতা, এতিয়া মই আপোনালোকক ভূমিকম্পৰ আগত ল'বলগীয়া সাৱধানতাৰ বিষয়ে জনাব বিচাৰিছোঁ। মুকলি নিৰাপদ ঠাই নিৰ্বাচন বা চিনাক্ত কৰি থ'ব লাগে। জৰুৰী অৱস্থাত দৰকাৰ হোৱা সা সৰঞ্জাম সাজু কৰি ৰখা, জৰুৰী সেৱাৰ নম্বৰ সহজে চকুত পৰাকৈ ৰাখিব লাগে। গধুৰ বয়বস্তু আলমাৰীৰ ওপৰত নাৰাখি তলৰ খাপত ৰাখিব লাগে। গধুৰ আচবাব পত্ৰ সহজে বাগৰি যাতে নপৰে তাৰ বাবে বেৰৰ সৈতে সংযুক্ত কৰি ৰাখিব পাৰিলে ভাল। পৰিয়ালৰ সদস্যসকলৰ সৈতে তথা সহকৰ্মীৰ সৈতে ভূমিকম্পৰ সময়ত ল'বলগীয়া সাৱধানতাৰ বিষয়ে আলোচনা আৰু অনুশীলন কৰা। প্ৰিয় শ্ৰোতা, এইবাৰ আপোনালোকক ভূমিকম্পৰ সময়তনো আমি কি কৰিব লাগে সেই বিষয়ে জনাব বিচাৰিছোঁ। ভয় নাখাব, লৰা ঢপৰা নকৰিব, ধীৰে স্থিৰে মুকলি ঠাইলৈ ওলাই আহিব, কিন্তু সেয়া জোকাৰণি কমাৰ পাছতহে, অথবা মজবুত কাঠৰ টেবুল, বিছনা আদিৰ তলত আশ্ৰয় ল'ব। দুৰ্বল আচবাব পত্ৰ যি সহজতে ভাঙি যাব পাৰে তেনেবোৰৰ পৰা নিৰাপদ দূৰত্বত থাকিব। গেছ চিলিণ্ডাৰৰ ৰেগুলেটৰটো বন্ধ কৰিবলৈ একেবাৰেই নাপাহৰিব। ভূমিকম্পৰ জোকাৰণি থমিলে নিৰাপদ ঠাইত আশ্ৰয় ল'ব আৰু লগতে জৰুৰী অৱস্থাত দৰকাৰ হোৱা সা সৰঞ্জামৰ টোপোলাটো ৰাখিবলৈ নাপাহৰিব। ভূমিকম্পৰ সময়ত লিফ্ট বা এলিভেটৰ ব্যৱহাৰ নকৰিব। যদি আপুনি গাড়ী চলাই আছে তেন্তে অট্টালিকা, গছ, বিজুলী বাতি, খুঁটাৰ পৰা আঁতৰত বাহনখন ৰখাই দিব। শ্ৰোতা, এইবাৰ আপোনালোকক জনাম ভূমিকম্পৰ পাছত কি কৰিব। ভূমিকম্পত ক্ষতিগ্ৰস্ত হোৱা সকলো বস্তুৰ পৰা আঁতৰি থাকিব। ভূমিকম্পৰ পিছৰ সময়ছোৱাৰ বাবে নিজকে প্ৰস্তুত ৰাখিব। যদি আপুনি ধ্বংসাৱশেষৰ তলত সোমাই আছে তেন্তে হুইচেল ব্যৱহাৰ কৰিব উদ্ধাৰ কাৰ্যৰ বাবে। জাবৰ জোঁথৰ আৰু ধূলি বালিৰ পৰা ৰক্ষা পাবলৈ নাক মুখ ঢাকিব পৰাকৈ পাতল কাপোৰ লগত ৰাখিব। ইয়াৰ উপৰিও লগত ৰেডিঅ' এটা ৰাখিবলৈ একেবাৰে নাপাহৰিব। ৰেডিঅ'ত প্ৰচাৰ কৰা বাতৰিৰ পৰা প্ৰশাসনৰ তৰফৰ পৰা গ্ৰহণ কৰা উদ্ধাৰ কাৰ্যৰ বিষয়ে জানিব পাৰিব। উৰা বাতৰি নুশুনিব বা নিজেও প্ৰচাৰ নকৰিব।
প্ৰিয় শ্ৰোতা, ভূমিকম্প সন্দৰ্ভত আমি কথা পাতিছিলোঁ অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনাৰ অভিযন্তা ৰাজেশ দত্ত আৰু প্ৰকল্প বিষয়া কৃপাল জ্যোতি মজুমদাৰৰ সৈতে।
আমাৰ ভূমিকম্প অসমতে তাৰমানে এইটো এটা নেচাৰেল বস্তুৱে হয়। আমাৰ ইয়াতে ভূমিকম্প আমি ইনষ্ট্ৰুমেণ্টত যিখিনি ৰেকৰ্ডিং আহে তাতে আমাৰ বছৰীয়াকৈ প্ৰায় 100ৰ বেছি ভূমিকম্প আহি থাকে। আমি চব ভূমিকম্প আমি চাগে অনুভৱ কৰিব নোৱাৰোঁ, বিকজ ইটছ এ ভূমিকম্প যেতিয়া ৰিক্টাৰ স্কেল কম থাকে তেতিয়া আমি চাগে গম নাপাওঁ, বাট ভূমিকম্প আহি আছে। অলপতে আপোনালোকে মন কৰিছে চাগে 5 ৰিক্টাৰ স্কেললৈকেও ভূমিকম্প আহি আছে আৰু 2-3 ৰিক্টাৰ স্কেলটোৰ ভূমিকম্পটো সদায় আহিয়ে থাকে। চ' আমি যেতিয়া মানে মেইনলি আমি ষ্ট্ৰাকচাৰেল কথাটো ডিছকাছ কৰোঁ, গুৱাহাটীত আজিকালি ইমান ফ্লেট আহি আছে বা ইমান ঘৰ বাৰী মানুহে বনাই আছে, এইখিনি আমাৰ যেতিয়া আমি ঘৰ বাৰী বনোৱাৰ কথা চিন্তা কৰোঁ প্ৰথমতে আমাৰ ছয়েল ইনভেষ্টিগেশ্যন খুব জৰুৰী। আমি তাৰমানে এইটো ধৰি লওঁ যে আমাৰ এইখিনি মাটি তেনেকৈ তেওঁলোকে যিমান ফাউণ্ডেশ্যন দিছিলে আমি তেনেকৈ ফাউণ্ডেশ্যন দি দিওঁ, এইটো নহয়। ওচৰৰ দুটা ঘৰৰ ছয়েল কণ্ডিশ্যন একেই হ'ব, চাগে একো নহ'বও পাৰে। চ' আমাৰ যিটো জেগাত আমি ঘৰ বনাওঁ সেইখিনি আমাৰ ছয়েল ইনভেষ্টিগেশ্যন প্ৰথম এটা, এইটো আমি মন কৰিব লাগে। দেন আমি যেতিয়া ঘৰৰ ডিজাইন ড্ৰয়িং কৰিম তেতিয়া আমি লগতে আমি ষ্ট্ৰাকচাৰেল ইঞ্জিনিয়াৰ দি পেলাই আমি ডিজাইনটো কৰাব লাগে। আমি সদায় চাওঁ যে আমি মিস্ত্ৰী এটা হ'লে, সৰু ঘৰৰ কথাই কৈছোঁ, আমি মিস্ত্ৰীৰ ওপৰত বেছি ডিপেণ্ড কৰি আমি আগবাঢ়ি যাব বিচাৰোঁ। বাট যেতিয়া আমি ইমানখিনি যেতিয়া আমি নিজৰ যিমান সঞ্চয়ৰ যিমান পইচা আমি ইয়াতে ইনভেষ্ট কৰিম এইখিনি আমি কথা মনত ৰাখিম, ইঞ্জিনিয়াৰক জৰিয়তে আমি যাতে এই ডিজাইনখন কৰোঁ। আৰু আৰ্থকুইক ৰেজিষ্টেণ্ট বিল্ডিঙৰ কথা আমি কৈ থাকোঁ, আমি ইয়াতে বোৰ্ড অফ ইণ্ডিয়ান ষ্টেণ্ডাৰ্ডৰ যিখিনি কোড আছে কোডৰ হিচাপতে আমাৰ যি ৰড হওক, চিমেণ্ট হওক, বালি হওক, আমি যিখিনি দিব লাগে আমি তেনেকুৱা যাতে মেটেৰিয়েলছ ইউজ কৰোঁ। ইয়াৰ বাহিৰতে আমাৰ গুৱাহাটী মিউনিচিপাল এরিয়ার ভিতরতে হোক বা ওচর পাশরে হোক আমার বিল্ডিং বাইলজ আছে, আপনাদের সবাই জানে সাইকে বিল্ডিং বাইলজ আছে, আমি শুনে থাকো আর আমি ওয়েবসাইটতো আছে আপনার জিএমডির। সো আমি বিল্ডিং বাইলজখিনি মানি চলিব লাগে আর তাতেও আপনার আই মিন বিল্ডিং কোডসর কথাও লিখা আছে। আর আমার গুহাটি বিল্ডিং বাইলজ ইজ সব বস্তু আমার ইয়াতে আছে, এইখানে আমি কি করব লাগে কি নকরিব লাগে, আর এইখানে বিল্ডিং বাইলজ আপনার কোর্স মানে যাবর কোর্স একদম লেটেস্ট কোর্স এবারও ইয়াতে দিয়া আছে। সো আমি এইখানে যদি মানি চলো তাহলে আমার ঘরখন ভূমিকম্প প্রতিরোধক হব পারে, কিন্তু আমি মানি চলিব লাগিব, আমি এইখানে কথা মনত রাখিব লাগিব। আর ভূমিকম্প যেতিয়া হয়ে যাব তারপরে আমার ঘরটো কিমান কিমানটো ড্যামেজ হল এইখানে আমার জানিব লাগে। আমার তো সদায় আমার ইয়াতে মানুষ সুদি থাকে যে আমার ঘরটো কেন কি পজিশনত আছে এটা ভূমিকম্প ডর ভূমিকম্প পিছ। সো আমি এজন স্ট্রাকচারাল ইঞ্জিনিয়ার দি পেলায় ঘরটো অল্প এসেসমেন্ট করব লাগে যে আমার ঘরটো কি পজিশনত আছে, আর যদি আমি তাতে কিবা ড্যামেজ পাও তেনহলে যাতে আমি এটোর কারেকশন করব পারো। আর এটো একমাত্র স্ট্রাকচারাল ইঞ্জিনিয়ার বা কোয়ালিফাইড ইঞ্জিনিয়ারে কব পারিব। সো এইখানে কথা আমার মনত রাখব লাগে। আর মেইনলি বিল্ডিং একচুয়ালি আপনার ভূমিকম্পে তো মানুষ নামারে, এই ইট বিকজ অফ দ্য বিল্ডিংস অনলি। আমার যদি কনস্ট্রাকশন ঠিক নয় তাহলে আমার আপনার ক্ষয়ক্ষতি বেশি হব। সো এইখানে আমার অল্প শেয়ার করল। আমি যদি টর্চ টর্চ বা এইবর কথা কো মানুষে এই ডিজাইনের উপর ডিপেন্ড করে, আমি রড তে কোয়াটো ঠিক নহয় ইটস বিগিন ডিজাইনের উপর, ডিজাইনের কথা এইটার কারণে কলো যেটা স্ট্রাকচারাল ইঞ্জিনিয়ার ডিজাইন করো এটা সর বস্তু তারমানে আমি বিল্ডিং যেটা আপনার রড আমি মেইনলি তো আমার রডের উপর ডিপেন্ড করে আর আপনার সিমেন্ট বালি এইবর তো আছে আর মেইনলি রড যেটা আমি বেন্ডিং করো, আমি রড বেন্ডিং আমি আপনাদের জানে আমি রিংস লগাও না কলামর যেটা মেইনলি রিংসটো কলামর চারিডাল রড বা আটডাল রড যদি থাকে বা বারোডাল রডও যদি থাকে এইখানে আপনার এটা মনোলিথিক স্ট্রাকচার দেওয়ার কারণে এটা আপনার এটো বাইন্ডিং করে রাখে। সো চুরি বা রিংসটো আমি ইঞ্জিনিয়ারিং টার্মসত এই স্টিডাপস বলে কোম এইখানে আমার বাইন্ডিং করে রাখে সবকটা রড। আমি কি করো মিস্ত্রীবরে তারমানে কাম কমার কারণে কর্নারবিল আপনার এনে সিধা করে রাখি দিয়ে, এই নহয় এই তারমানে 135 ডিগ্রি এঙ্গেলত ভিতরতে টার্ন করে দিব লাগে ভিতর ফলে। এই কি হবো যেটা আপনার ওয়েট আহিব তেতিয়া আপনার ফটক রিংটো খুলি না যায়, নাহলে আপনার ওয়েটর লগে লগে যেমন ভূমিকম্পর লগতে যেটু আপনার গতি যেটু আহিব এটু লগতে এটু ওয়েটর লগতে এটু খুলি যাব পারে। সো আমি যদি ভিতরতে আপনার বেন্ডিং করা থাকে চুরির এন্ডিং পোর্শনটো তাহলে আপনার এটু খুলি না যায়, আর জাস্ট মিস্ত্রির দুটা দায় দি পেলে দুটা বেন্ডিংয়ের কারণে পুরো স্ট্রেংথটো তাতে আহি থাকে। আর এই সর বস্তু কিন্তু আপনার পুরা ইমানখিনি আমি রড লগা যালো এই কামতে নাহিব। সো সবকটা আপনার স্টিরাপতে আমি কর্নারটো আমি এন্ডিং পয়েন্টটো আমি এই বেন্ড করে রাখব লাগে। এই আমি জাস্ট এটা আমি এক্সাম্পল দিল যেটা ডিজাইন আহিব তেতিয়া তাতে রড বেন্ডিংর যেডিউল থাকবে এই মেইনটেইন করব লাগে।
ওকে স্যার, থ্যাংক ইউ ভেরি মাচ।
সাধারণত ভূমিকম্প হলে আমি সচেতনে আসলতে আমি যিকোনো ধরনের ভূমিকম্প হলে আমি ভয় খাব নালাগে প্রথম কথা আটাইতকৈ ইম্পর্টেন্ট কথা, আর যথেষ্ট সজাগতা অবলম্বন করে পেলে আমি যদি আমি ঘরের ভিতর আছো বা ঘরের বাহিরত থাকিলেও কিছু করবলিয়া আর নকরবলিয়া কথা কিছু থাকে সেইখানে সাধারণত বিভিন্ন ধরনের মাধ্যমত আমি কই আছো আগে পিছেও। যদি আমি ভূমিকম্প এটা হওয়ার সময় আমি ঘর এখনের ভিতর থাকো বা যিকোনো ধরনের বহুমহলীয় অট্টালিকা হোক তার ভিতর যদি থাকো তেতিয়াহলে আমি আমি এইটো করব লাগে যে আমি পটককে ঘরখনের ভিতরপর মানে বাহিরত উলাই আসার চেষ্টা করব নালাগে যদি আমি বহুমহলীয় অট্টালিকার ভিতর আছো, কারণ এনেকুৱা ধরনের ভূমিকম্পবিল সাধারণত তার যেটু দৈর্ঘ্য থাকে সেইখানে ম্যাক্সিমাম 30 সেকেন্ড বা এটমোস্ট খুব দীঘলীয়া ভূমিকম্প হলেও জোকারণিটা খুব বেশি হলেও আপনার 1 মিনিটলৈকে থাকিব পাৰে। গতিকে আমি যদি বহুমহলীয়া অট্টালিকাৰ ফাৰ্ষ্ট ফ্ল'ৰ প্ৰথম মহলা বা দ্বিতীয় মহলাত যদি আমি থাকোঁ, তেতিয়াহ'লে আমি তাৰ পৰা সেই আধা মিনিট বা এক মিনিট সময়ত আমি কোনোমতে চিৰিৰে বগাই পিনে আমি তললৈকে নামি আহিব নোৱাৰোঁ। কিয়নো সাধাৰণতে আমি ভূমিকম্পৰ সময়ত চিৰি ব্যৱহাৰ কৰাৰ কথাই কওঁ। লিফ্ট বা এলিভেটৰ আমি অট্টালিকাৰ ভিতৰত থাকিলে আমি ব্যৱহাৰ কৰিব নালাগে, কাৰণ সেইখিনি সময়ত হঠাৎ ইলেক্ট্ৰিচিটি যাব পাৰে বা লিফ্টৰ, সাধাৰণতে লিফ্টৰ পৰা ভূমিকম্পৰ সময়ত লিফ্টেৰে নমাটো একেবাৰে মানে আমি ৰেকমেণ্ড নকৰোঁ। আৰু যদি চিৰি বগাই যদি আমি নামিব লগা হয়, তেতিয়াহ'লেও সেই ভূমিকম্পটো যেতিয়া চলি থাকিব সেই আধা মিনিট সময় বা এক মিনিট সময়ত, সেইখিনি সময়ত আমি প্ৰথম বা দ্বিতীয় মহলৰ পৰা তললৈকে নামি আহিব নোৱাৰোঁ। আৰু সেই গতিকে আমি যদি আমি তেনেকুৱা ধৰণৰ ডাঙৰ বহুমূলীয়া অট্টালিকাত থাকোঁ, তেতিয়াহ'লে আমি কি কৰিব লাগে, আমি কৰিব লাগে যে ড্ৰপ কভাৰ হ'ল বুলি আমি কওঁ। তাৰমানে আমি বহি পৰিব লাগে য'তে আছোঁ ত'তে কভাৰ। কভাৰ মানে হ'ল যে আমি যিকোনো ধৰণৰ আচ্ছাদন এটাৰ তলত আমি যাব লাগে। সেই আচ্ছাদন হয়তো কিছু কঠিন আচবাবো হ'ব পাৰে, যেনেকুৱা আপোনাৰ কঠিন মেজখন যিখন আছে, ষ্টাৰ্ডি ফাৰ্নিচাৰ মানে মেজখন যদি আমি কওঁ, টেবুলৰ তলত যদি আমি সোমাব পাৰোঁ, তেনেকুৱা ধৰণৰ যদি কিবা আচ্ছাদন এটা যদি থাকে, সেই আচ্ছাদনৰ তলত আমি সোমাব লাগে, যাতে ওপৰৰ পৰা যিবিলাক বস্তু খহি পৰে। সাধাৰণতে কি দেখা যায় ভূমিকম্পৰ সময়ত, যে আমাৰ ঘৰৰ ভিতৰত থকা কেৱল বিল্ডিংটোৱে খহি পৰাৰ সম্ভাৱনা নাথাকে, ঘৰৰ ভিতৰত থকা অইন কিছুমান নন ষ্ট্ৰাকচাৰেল এলিমেণ্ট কিছুমান থাকে। তাৰমানে যিটো ঘৰটো বিল্ডিঙৰ হয়তো ষ্ট্ৰাকচাৰৰ ভিতৰৰ বস্তু নহ'ব পাৰে। যেনেকুৱা ফৰ এক্সাম্পল, আজিকালি আমি সততে দেখোঁ যে মানুহে ফলছ চিলিং কিছুমান লগায় ঘৰৰ ভিতৰত, সেই ফলছ চিলিংবিলাকো নন ষ্ট্ৰাকচাৰেল এলিমেণ্টৰ ভিতৰতে পৰে। সেই নন ষ্ট্ৰাকচাৰেল এলিমেণ্টবিলাকো কেতিয়াবা দেখা যায় ভূমিকম্পৰ সময়ত খহি পৰি পেলাই মানুহ আঘাতপ্ৰাপ্ত হোৱা, বহু বেছি পৰিমাণে আঘাতপ্ৰাপ্ত হোৱা দেখা যায়। বা আমাৰ ঘৰৰ ভিতৰত সাধাৰণতে থকা আলমিৰা যিটো আছে, আমি যাক গডৰেজ বুলি কওঁ, আলমিৰা হওক বা শ্বেল্ফ, বুক শ্বেল্ফ কিছুমান থাকিব পাৰে, তেনেকুৱা ধৰণৰ বস্তু বাগৰি পৰিও আমি আঘাতপ্ৰাপ্ত হ'ব পাৰোঁ। গতিকে তেনেকুৱা ধৰণৰ বস্তুবিলাকৰ পৰা যাতে আমি আঘাতপ্ৰাপ্ত নহওঁ, তাৰ কাৰণে আমি কি কৰিব লাগে, যে সেই বস্তুবিলাক আমি ক'ৰবাত খুব ভাল ধৰণে সযতনে বান্ধি ৰাখিব লাগে, ক্লেম্পিং কৰা বুলি আমি যাক কওঁ, সেইটো এটা কৰিব লাগে। আৰু দ্বিতীয়তে হয় যে আমি সেইকাৰণে ড্ৰপ কভাৰ হ'ল কৰিবৰ কাৰণে এইকাৰণে কওঁ, যদি বিল্ডিংটো ভাঙি নপৰিলেও তেনেকুৱা কিছুমান নন ষ্ট্ৰাকচাৰেল এলিমেণ্টৰ দ্বাৰাও আমি আঘাতপ্ৰাপ্ত হ'ব পাৰোঁ। গতিকে আমি এইটো কথাই কওঁ যে আমি ভূমিকম্প এটা হ'লে ড্ৰপ কভাৰ হ'ল কৰাটো আমি আমাৰ নিজৰ অপৰিহাৰ্য অংগ হিচাপত কৰি ল'ব লাগে আমি। আৰু কেৱল ভূমিকম্পৰ সময়তে নহয়, যিকোনো ধৰণৰ এনেকুৱা ধৰণৰ সময়তো আমি সেইটো অনুশীলনটো কৰিব লাগে, কাৰণ প্ৰেক্টিচ মেক্স আছ পাৰফেক্ট। গতিকে আমি যিমানে আমি অনুশীলনটো কৰি থাকিম ড্ৰপ কভাৰ হ'ল্ডৰ, সিমানে আমি বেছিকৈ মানে আমি বিতত নহৈ পেলাই ভূমিকম্পটো অহাৰ সময়ত আমি হয়তো তেনেকৈ ভালদৰে আমি নিজকে ৰক্ষা কৰিব পাৰিম, লগতে পৰিয়ালৰ মানুহখিনিকো আমি ৰক্ষা কৰিব পাৰিম। এইটো হ'ল প্ৰথম কথা। আৰু দ্বিতীয় কথা, সেইটো ঘৰৰ ভিতৰৰ কথা ক'লোঁ। এতিয়া এনেকুৱাও হ'ব পাৰে যে আমি ঘৰৰ বাহিৰত থাকোঁতেও আমি ভূমিকম্প আহিব পাৰে, হয়তো আমি বাটেৰে গৈ আছোঁ সেইখিনি সময়তো ভূমিকম্প আহিব পাৰে, নতুবা আমি গাড়ী চলাই আছোঁ বা গাড়ীৰ ভিতৰত বহি আছোঁ সেইখিনি সময়তো ভূমিকম্প আহিব পাৰে দিনৰ বেলিকা। তো সেইখিনি সময়ত আমি কি কৰিব লাগে, আমি সেইখিনি সময়ত আমি এটা বস্তু কৰিব লাগে, যে যদি আমি ঘৰৰ বাহিৰত বাটেৰে যদি আমি খোজকাঢ়ি গৈ আছোঁ, যদি সেইখিনি সময়ত ভূমিকম্প আহে, তেতিয়াহ'লে আমি চাব লাগে যাতে আমি কোনো ধৰণৰ ইলেক্ট্ৰিক ৱেৰ মানে আমাৰ লাইটৰ যিবিলাক তাঁৰ যিবিলাক গৈছে, সেই লাইটৰ তাঁৰবিলাকৰ ওচৰ বা অলপ দূৰত আমি যাতে অৱস্থান কৰোঁ তাৰ পৰা, বা খুব বেছি ডাঙৰ কিছুমান বৃক্ষ থাকিব পাৰে, ডাঙৰ গছ গছনি কিছুমান থাকিব পাৰে, তাৰ ওচৰত যাতে আমি থিয় নহওঁ, তাৰ পৰা অকণমান দূৰত গৈ পেলাই, বা ওখ অট্টালিকা যদি আছে, আমি খুব ঠেক গলিৰ ভিতৰত যদি আছোঁ, সেই অট্টালিকাখিনিৰ পৰা অকণমান আঁতৰত আমি আহি পিনে আমি অৱস্থান কৰিব লাগে, যাতে আমি তেনেকুৱা ধৰণৰ বস্তুবিলাক যদি খহি পৰে বা ভাঙে তেতিয়া যাতে আমাৰ আঘাতপ্ৰাপ্ত নহওঁ। এইটো প্ৰথম কথা। আৰু দ্বিতীয় কথা হ'ল যে যদি আমি গাড়ীৰ ভিতৰত আছোঁ বা গাড়ীৰে গৈ আছোঁ ক'ৰবাত, তেতিয়াহ'লে আমি ভূমিকম্প অহা গম পালে আমি গাড়ীখনো তেনেকুৱা ধৰণৰ অৱস্থান এটাতে আমি ৰখাব লাগে য'ত নেকি লাইটৰ তাঁৰ বা ডাঙৰ গছ গছনি তেনেকুৱা ধৰণৰ বা ডাঙৰ বিল্ডিং নাই, তেনেকুৱা ধৰণৰ অঞ্চল এটাত গৈ পেলাই ৰখাই দিব লাগে, প্ৰথম কথা। আৰু দ্বিতীয় কথা, ভূমিকম্পটো শেষ হোৱাৰ পিছত আমি যেতিয়া গাড়ীখন চলাই যাম, তেতিয়া আমি চাব লাগে যে ক'ৰবাত যদি আমি বাটত যদি কালভাৰ্ট বা ব্ৰিজ বা তেনেকুৱা ধৰণৰ দলং যদি আমি পাইছোঁ, তেতিয়াহ'লে পটককৈ দলংখন পাৰ হৈ যাব নালাগে, আমি ৰখাই পিনে প্ৰথমতে চাব লাগে যে ভূমিকম্পৰ, নামি গৈ পেলাই আমি চাব লাগে যে ভূমিকম্পৰ ফলত দলংখনৰ ক'ৰবাত কিবা ক্ষতি হৈছে নেকি, কাৰণ কেতিয়াবা এনেকুৱা হ'ব পাৰে যে দলঙৰ ওপৰে গ'লেও ক'ৰবাত দলংখন হয়তো ভাঙি আছে বা ক'ৰবাত খুঁটাটো নষ্ট হৈ আছে। তো তেনেকুৱা ধৰণৰ কিছুমান কাম কৰিলে আমি সতকাই আমি ভূমিকম্পৰ পৰা হ'ব পৰা যিখিনি ক্ষয় ক্ষতি সেইখিনিৰ পৰা আমি বাচিব পাৰোঁ, সেইটো এটা কথা। আৰু দ্বিতীয় কথা, আমি যেতিয়া আমাৰ ফেমিলিৰ কথা ক'ম, পৰিয়ালটোৰ কথা ক'ম, তেতিয়া আমি চাব লাগে যে আমাৰ ভূমিকম্পৰ বাবে বা যিকোনো ধৰণৰ দুৰ্যোগৰ বাবে আমি এটা সদায় আমাৰ নিজৰ ঘৰখনত এটা ইমাৰ্জেঞ্চি কিট এটা ৰাখিব লাগে। এটা ইমাৰ্জেঞ্চি কিট বা তেনেকুৱা ধৰণৰ যিটো থাকে তাৰ ভিতৰত সাধাৰণতে আমি কেইটামান বস্তু খুব ইম্পৰ্টেণ্ট আমি ৰাখিব লাগে। প্ৰথমটো হৈছে যে আমাৰ যিখিনি অকণমান শুকান খোৱা বস্তু যেনেকুৱা চিৰা হ'ব পাৰে, মুড়ি হ'ব পাৰে বা চাটুগুড়ি বা পিঠাগুড়ি তেনেকুৱা ধৰণৰ বস্তু আমি অকণমান যদি ৰাখি থওঁ শুকান বস্তু, তেতিয়াহ'লে সেইটো হয়তো আমাৰ বিপদৰ সময়ত আমাৰ কামত আহিব। লগতে তাৰ লগতে কিছু পানী, খোৱা পানী, বটলত ৰখা খোৱা পানী কিছুমান ৰাখিব লাগে ইমাৰ্জেঞ্চি কিটটোৰ ভিতৰত। লগতে আমি হুইচেল এটা, তাৰপিছত কিছু ফাৰ্ষ্ট এইডৰ বস্তু, যাতে আমি বাহিৰৰ মানুহৰ ওপৰত ডিপেণ্ড নহয়, পিনে কোনোবা যদি আঘাতপ্ৰাপ্ত হয় ঘৰটোত ইমিডিয়েটলি যাতে ফাৰ্ষ্ট এইডখিনি যাতে আমি কৰিব পাৰোঁ, গতিকে সেই বস্তুখিনি আমি প্ৰথম চাব লাগে, প্ৰথমতে আমাৰ কথা। আৰু দ্বিতীয়তে সেই ইমাৰ্জেঞ্চি কিটটো আমাৰ এটা হেবিটৰ নিচিনা আমি কৰিব লাগে, প্ৰত্যেকটো ঘৰতে যাতে আমি ৰাখোঁ। কাৰণ কেতিয়াবা কি হয়, নেপালৰ ভূমিকম্পৰ সময়তো আমি দেখিছোঁ যে যিখিনি ইউনিফৰ্ম ফ'ৰ্চ যিখিনি ৰেচপণ্ড কৰোঁতে সাধাৰণতে কেইঘণ্টামান সময় লাগে তেওঁলোক আহি পেলাই যেতিয়ালৈকে উদ্ধাৰ কাৰ্য চলায়। গতিকে এই সময়খিনিৰ ভিতৰত যাতে নিজৰ ভিতৰতে যাতে আপোনালোকে নিজক সহায় কৰি ল'ব পাৰে, সেইকাৰণে সেই ইমাৰ্জেঞ্চি কিটটো প্ৰত্যেক ঘৰৰ কাৰণে এটা অপৰিহাৰ্য অংগ বুলি মই ক'ব খোজোঁ। আৰু দ্বিতীয়তে হয় যে আমি ভূমিকম্পটো এনেকুৱা হ'ব পাৰে যে আমি হয়তো ৰাতিৰ সময়তো আহিব পাৰে, যেনেকুৱা ইম্ফলৰ ভূমিকম্প 2016 চনৰ যিটো জানুৱাৰী মাহত 4 তাৰিখে আহিছিলে পুৱতি নিশা, তেনেকুৱা ধৰণৰ পুৱতি নিশা বা খুব ৰাতিও আমাৰ ভূমিকম্প আহিব পাৰে। সেইখিনি সময়ত আমি যাতে আমি নিজে নিজক মানে সহায় কৰিব পাৰোঁ, সেইটো কাৰণে আমি চাব লাগে যে আমি শুই থাকোঁতে হয়তো ভূমিকম্প এটা আহিব পাৰে, বিচনাত আমি হয়তো শুই আছোঁ সেইখিনি সময়তো ভূমিকম্প আহিব পাৰে। গতিকে সেইখিনি সময়ত আমি কি কৰিম, সেইখিনি সময়ত হয়তো আমি উঠি গৈ পিনে ইমানখিনি আমাৰ সময় নাথাকিব যে আমি উঠি গৈ আমাৰ যিখন মেজ আছে বা ক'ৰবাৰ ভিতৰত তলত সোমাব পৰাকৈ। আৰু আজিকালি আমাৰ বিচনাবিলাকতো বিশেষকৈ বক্স পেলেঙৰ নিচিনাই, কাৰণ আমাৰ বিচনাত আগতে কৈছিলে আমাৰ যে আমি ভূমিকম্প আহিলে আমি আমাৰ আটাইতে কৈছিলে, ইনফেক্ট ভূমিকম্প আহিলে আমি বিচনাৰ তলত সোমাব লাগে, ঘৰৰ পৰা দৌৰি বাহিৰত ওলাই যাব লাগে। সেইখিনি সময়ত হয়তো সেই বস্তুটো খুবেই এপ্ৰপ্ৰিয়েট আছিলে, কাৰণ সেইখিনি সময়ত আজিৰ পৰা 30 বছৰ 40 বছৰ বা 20 বছৰ আগত আমাৰ যিবিলাক বিচনা আছিলে সেইবিলাক হয়তো বক্স পেলেং জাতীয় বিচনা নাছিলে, তাৰ ফলত সেইখিনি সময়ত হয়তো আমি বিচনাত অলপ সোমাব পাৰিলোহেঁতেন। কিন্তু আজিকালি কি হৈছে, আমাৰ স্পেচৰ কম হোৱা কাৰণে আমি বক্স পেলেং বনাই লৈছোঁ, বিচনাৰ তল বুলি ক'বলৈকে আজিকালি একো বস্তুৱেই নাই আমাৰ, গতিকে আমি বিচনাৰ তলত সোমোৱা আমাৰ কাৰণে সম্ভৱ নহয়। বা সেইখিনি সময়ত লগে লগে উঠি গৈ পিনে আপুনি ৰাতি সেই সময়ত যদি ভূমিকম্প আহে আপুনি উঠি গৈ পেলাই আপোনাৰ মেজখনৰ ভিতৰত হয়তো সোমাব নোৱাৰিবও পাৰে। গতিকে সেইখিনি সময়ত আপুনি কি কৰিব, এটলিষ্ট আমাৰ শৰীৰৰ আটাইতকৈ যিটো ইম্পৰ্টেণ্ট অংগ আমাৰ মূৰটো, সেইটো আঘাতপ্ৰাপ্ত হ'লে হয়তো আমি বহুত বেছি ছাষ্টেইন নকৰিব পাৰোঁ। আমাৰ ভৰি বা হাত বা ক'ৰবাত ভাঙিলে বা আঘাতপ্ৰাপ্ত হ'লেও আমি কিছু সময়লৈকে আমি ছাষ্টেইন কৰিব পাৰিম, কিছু সময়লৈকে আমি হয়তো সংঘৰ্ষ কৰিব পাৰিম বাচি থকাৰ কাৰণে। কিন্তু যদি মূৰত আমি বেয়াকৈ আঘাতপ্ৰাপ্ত হওঁ তেতিয়াহ'লে সেইটো আমাৰ কাৰণে হয়তো যিটো আমাৰ ছাষ্টেইন কৰাৰ কেপাচিটিটো আমাৰ নোহোৱা হৈ আহিব। গতিকে মূৰটো আটাইতকৈ ইম্পৰ্টেণ্ট বস্তু, গতিকে শুই থাকিলে আপোনাৰ বিচনাত যদি উঠি আহিব পৰা নাই ভূমিকম্প অহাৰ সময়ত, তেতিয়া আৰু আপোনাৰ বিচনাখন যদি বক্স পালেং হয় অন্তত আপুনি এইখিনি কৰিব পাৰে যে আপোনাৰ গাৰুৰে মূৰটো ঢাকি ৰাখিলে, ক'ৰবাত যদি ওপৰৰ পৰা বস্তু কিবা খহি পৰিলে যাতে মূৰত যাতে আঘাতপ্ৰাপ্ত যাতে আপুনি নহয়, সেইটো আটাইতকৈ ইম্পৰ্টেণ্ট কথা। প্ৰত্যেক ফেমিলি মেম্বাৰকে যাতে আপোনালোকে কয় ইয়াৰ মাধ্যমেৰে, এইখিনি বস্তুৱে মই আহ্বান জনাব খুজিছোঁ যে এই কথাখিনি যাতে আপোনালোকে আপোনাৰ নিজৰ পৰিয়ালৰ ওচৰ চুবুৰীয়া আটাইৰ মাজত যাতে আপোনালোকে এই কথাখিনি যাতে সঘনে কয়, চৰ্চা কৰে নিজৰ, আমাৰ হয়তো তেনেকুৱা ধৰণৰ কিছুমান মিটিং থাকিব পাৰে, মহিলা সমিতিৰ মিটিং থাকিব, আপোনালোকৰ কিছুমান এনেকুৱা থাকিব পাৰে আপোনালোকৰ চুবুৰীটোৰ ভিতৰতে কিবা পূজা পাৰ্বণ বা তেনেকুৱা ধৰণৰ কিবা ৰাজহুৱা সামাজিক অনুষ্ঠানত আপোনাৰ মিটিং চিটিং তেনেকুৱা ধৰণত আপোনালোকে আটাই পাৰ্টিচিপেট কৰিব পাৰে। সেই মিটিঙৰ সময়ত অন্তত 10 মিনিট বা 15 মিনিট সময় উলিয়াই যাতে এই কথাবিলাক যাতে আপোনালোকে নিজৰ ভিতৰত সঘনে যাতে চৰ্চা কৰে, তেতিয়াহ'লে আপুনি আপোনাৰো মনত থাকিব কথাখিনি, ওচৰ চুবুৰীয়া যিখিনি মানুহ শুনিব সেইখিনিও মানুহে মনত ৰাখিব কথাখিনি, আৰু চবেই বিপদৰ সময়ত এনেকুৱা ধৰণৰ ভূমিকম্প বা ডাঙৰ দুৰ্যোগ এটাৰ সময়ত আপোনালোকে ইজনে সিজনৰ সহায়ক হ'ব পাৰিব। ধন্যবাদ। যিকোনো ধৰণৰ এনেকুৱা ধৰণৰ ডাঙৰ দুৰ্যোগ আহিলে, ভূমিকম্প হওক বা অন্য কিছুমান দুৰ্যোগ আহিলে, আপোনালোকে কিছুমান আমাৰ ইমাৰ্জেঞ্চি নম্বৰ আছে, সেই ইমাৰ্জেঞ্চি নম্বৰত আপোনালোকে যোগাযোগ কৰিব পাৰে। আমাৰ এটা ইমাৰ্জেঞ্চি নম্বৰ আছে যিটো আমাৰ কণ্ট্ৰল ৰুমৰ নম্বৰ, ৰাজ্যিক কণ্ট্ৰল ৰুমৰ নম্বৰ, সেইটো হৈছে 1070, এইটো লেণ্ডলাইন নম্বৰ। আৰু এটা আছে আমাৰ মোবাইল ইমাৰ্জেঞ্চি নম্বৰ, সেইটো হৈছে 1079। যিকোনো ধৰণৰ দুৰ্যোগৰ সময়ত আপোনালোকে এই দুটা নম্বৰত আপোনালোকে কণ্টেক্ট কৰিব পাৰিব, টোল ফ্ৰী নম্বৰ, কোনো ধৰণৰ তাত পইচা লোৱা নহয়। গতিকে ইয়াৰ লগতে আমাৰ প্ৰত্যেকখন জিলাতে আমাৰ ইমাৰ্জেঞ্চি কণ্টেক্ট নম্বৰ কিছুমান আছে। হয়তো গুৱাহাটীৰ পৰা দূৰৰ যিখিনি জিলা আছে তাত তেনেকুৱা ধৰণৰ জিলাবিলাকতো আপোনালোকে 1077 এইটো হৈছে জিলাৰ ইমাৰ্জেঞ্চি নম্বৰ কণ্টেক্ট নম্বৰ। সেই 1077ত আপোনালোকে ফোন কৰি নিজৰ জিলা হেডকোৱাৰ্টাৰ যিখন আছে সদৰ স্থায়ী তাত আমাৰ ইমাৰ্জেঞ্চি কণ্ট্ৰল ৰুমটো আছে তাত ফোন কৰি আপোনালোকে যিকোনো ধৰণৰ ইমাৰ্জেঞ্চি সময়ত সহায় খুজিব পাৰে আপোনালোকে। আৰু আমাৰ ৱেবছাইটটো হৈছে www.asdma.gov.in। আকৌ এবাৰ কৈছোঁ, আমাৰ ৱেবছাইটটো হৈছে www.asdma.gov.in।
প্ৰিয় শ্ৰোতা সাৰথি, অনুষ্ঠানটিৰ প্ৰযোজনা আছিল ডক্টৰ অৰূপজ্যোতি চৌধুৰী, সম্পাদনা হেমপ্ৰকাশ মাউত, অনুষ্ঠানটিৰ আঁত ধৰিলে কথাবন্ধু শ্বৰিফুজ্জামানে, কাৰিকৰী দিশত সহায় কৰিলে বিতু দাস আৰু ৰাজেশ শৰ্মাই, ডক্টৰ অংকুৰণ দত্ত আৰু গীতালী কাকতিৰ ওচৰত আমি বিশেষভাৱে কৃতজ্ঞ।